है। केरल में मॉनसून ने दस्तक दे दी है। 1 जून को सामान्य तिथि से 8 दिन पहले मॉनसून राज्य में पहुंच गया है। राज्य के कन्नूर और कासरगोड जिलों में आज तेज बारिश का रेड अलर्ट जारी किया गया है। राज्य के 9 जिलों में बारिश का ऑरेंज अलर्ट और 3 जिलों तथा लक्षद्वीप में बारिश का येलो अलर्ट जारी किया गया है। आईपीएल क्रिकेट में आज पंजाब किंग्स का सामना दिल्ली कैपिटल से होगा। ये मैच जयपुर के सवाई मानसिंह स्टेडियम में शाम 7:30 बजे से खेला जाएगा। दोनों टीम प्लेऑफ की दौड़ से पहले ही बाहर हो चुकी हैं। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। মটক ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা সৰ্বানন্দ সিংহৰ স্মৃতি দিৱস উপলক্ষে আজি মটক জনজাতি বসতি প্ৰধান অঞ্চলসমূহত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সাহস, বীৰত্ব আৰু স্বদেশ প্ৰেমৰ অম্লান নিদৰ্শনেৰে অসমীয়া জাতিক উদ্বুদ্ধ কৰি যোৱা মটক ৰজাগৰাকীৰ স্মৃতি দিৱসত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। মুখ্যমন্ত্ৰীয়ে এটা বাৰ্তাত মহান বীৰপুৰুষগৰাকীৰ ত্যাগ, সাহস আৰু আত্মবলিদানৰ গাথা জাতিটোৰ বাবে অনুপ্ৰেৰণা হৈ ৰ'ব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে সৰ্বানন্দ সিংহই দেখুওৱা স্বদেশ প্ৰেমৰ ভাৱনাৰে নিজকো উদ্বুদ্ধ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। মানৱ অধিকাৰ আয়োগে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আৰক্ষীয়ে হাতকেৰিয়া লগাই আদালতত হাজিৰ কৰোৱা বিষয়টো সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। ডিব্ৰুগড় জিলা আয়ুক্ত সবিশেষ নথিপত্ৰসহ শীঘ্ৰে এই তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। আনহাতে নিৰ্দেশনাটোত ডিব্ৰুগড় আৰক্ষী অধীক্ষকক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তদন্তৰ শেহতীয়া তথ্য মানৱ অধিকাৰ আয়োগক জমা দিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ এটা তেল ডিপুত দুটা পক্ষৰ মাজত হোৱা মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি কালি কেইবাটাও দল সংগঠনে দুলীয়াজান বন্ধৰ আহ্বান জনাইছিল। 11টা জাতীয় জনগোষ্ঠীয় সংগঠনে আহ্বান জনোৱা এই বন্ধৰ সময়ছোৱাত একাধিক বিক্ষিপ্ত ঘটনা সংঘটিত হয়। এই বন্ধৰ প্ৰতি দুলীয়াজানবাসীয়ে স্বতঃস্ফূৰ্ত সঁহাৰি জনোৱাৰ ফলত চহৰখনৰ দোকান বজাৰ, চৰকাৰী বেচৰকাৰী কাৰ্যালয়, যান বাহনৰ চলাচল আদি বন্ধ হৈ পৰে। ইফালে দুলীয়াজানত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা বীৰ লাচিত সেনা অসমৰ মুৰব্বী শৃংখল চলিহাক ডিব্ৰুগড় আৰক্ষীয়ে শিৱসাগৰৰ পৰা দুলীয়াজানলৈ প্ৰতিবাদৰ বাবে গৈ থকা অৱস্থাত কালি দুপৰীয়া আটক কৰিছিল যদিও নিশাৰ ভাগত মুকলি কৰি দিয়ে। তিনিচুকীয়া আৰক্ষীয়ে আজি পুৱাৰ ভাগত অসম অৰুণাচল সীমান্তত অভিযান চলাই নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফাৰ এজন সদস্যক আটক কৰে। আৰক্ষীয়ে সদস্যজনৰ পৰা অস্ত্ৰ শস্ত্ৰ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে। আৰক্ষীয়ে আলফা গোটৰ অন্যান্য সদস্যসকলৰ সন্ধানত সীমান্ত অঞ্চলত অভিযান অব্যাহত ৰাখিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত নীতি আয়োগৰ 10ম পৰিচালন পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিছে। বৈঠকত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেউ ছাইকে ধৰি অন্যান্য ব্যক্তিসকল উপস্থিত আছে। বৈঠকত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ উপৰাজ্যপালৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী তথা নীতি আয়োগৰ উপাধ্যক্ষ, সদস্য আৰু মুখ্য কাৰ্যবাহী বিষয়াই অংশগ্ৰহণ কৰিছে। এই বছৰৰ এই বৈঠকৰ বিষয়বস্তু হৈছে বিকশিত ভাৰত 2047ৰ বাবে বিকশিত ৰাজ্য। এই 10ম পৰিচালন পৰিষদৰ বৈঠকে দেশৰ উন্নয়ন প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা আৰু ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ ভূমিকাক লৈ সহমত পোষণৰ এখন মঞ্চ প্ৰদান কৰিব। সমগ্ৰ দেশজুৰি উদ্যোগীসকলৰ প্ৰচাৰ, দক্ষতাৰ বিকাশ আৰু বহনক্ষম নিয়োগৰ সুযোগ সৃষ্টি সন্দৰ্ভতো এই বৈঠকত আলোচনা কৰা হ'ব। নগাঁও জিলাৰ ঢাকাইপতি জেল ৰোডত আজি পুৱা সংঘটিত অগ্নিকাণ্ডত এগৰাকী মহিলাৰ মৃত্যু হয়। আৰক্ষীয়ে মৃত মহিলাগৰাকী অমৰুল খাঁ বুলি চিনাক্ত কৰিছে। আৰক্ষী প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পোৱা মতে এখন কাপোৰ চিলোৱা দোকানৰ পৰা সূত্ৰপাত হোৱা জুয়ে মুহূৰ্ততে বহু অংশ আগুৰি ধৰে। অগ্নি নিৰ্বাপন বাহিনীয়ে ততালিকে সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সমৰ্থ হয় যদিও দোকানৰ ভিতৰত থকা মহিলাগৰাকী মৃত অৱস্থাতহে উদ্ধাৰ কৰে। মণিপুৰত যোৱা 20 মে'ৰ পৰা অনুষ্ঠিত 5ম চিৰৈলিলি মহোৎসৱৰ সামৰণি অনুষ্ঠান আজি সন্ধিয়া উখৰুল জিলাৰ বাক্সি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। ৰাজ্যখনৰ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী প্ৰতিফলিত কৰা চিৰৈলিলিৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস হিচাপে এই 5-দিনীয়া মহোৎসৱৰ আয়োজন কৰা হৈছিল। চিৰৈলিলি হৈছে মণিপুৰৰ ৰাজ্যিক ফুল আৰু এই বিৰল প্ৰজাতিৰ ফুলবিধ 1946 চনত এহাল ব্ৰিটিছ দম্পতীয়ে চিনাক্ত কৰিছিল। মণিপুৰৰ উখৰুল জিলাৰ চিৰৈ পাৰ্বত্য অঞ্চলত পোৱা এই ফুলবিধ পৃথিৱীৰ আন কোনো অংশতে ৰোপণ কৰি জীয়াব নোৱাৰি বুলি ইম্ফলৰ সংবাদদাতাই প্ৰকাশ কৰিছে। কেন্দ্রীয় লোক সেবা আয়োগৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব। দেশৰ বিভিন্ন কেন্দ্ৰৰ লগতে গুৱাহাটীৰ মুঠ 26টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। গুৱাহাটীৰ পৰীক্ষা কেন্দ্ৰসমূহত মুঠ 10,587গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী, পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত বিষয়া, আৰক্ষী আৰু চৰকাৰ তথা জিলা আয়ুক্তৰ কৰ্তৃত্বপ্ৰাপ্ত লোকৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত অপাৰেশ্যন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত সংবাদ মাধ্যমৰ ভূমিকা শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 1:40।
অৰ্থাৎ শিক্ষামন্ত্ৰীগৰাকীয়ে বিনামূলীয়া পাঠ্যপুথিৰ সবিশেষ তথ্য আৰু বিতৰণ প্ৰক্ৰিয়া নিয়াৰিকৈ পৰিচালনাৰ ক্ষেত্ৰত শিক্ষা হেতুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি উল্লেখ কৰে। মানৱ অধিকাৰ আয়োগে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আৰক্ষীয়ে হাতকেৰেয়া লগাই আদালতত হাজিৰ কৰোৱা বিষয়টো সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। ডিব্ৰুগড় জিলা আয়ুক্তক সবিশেষ নথিপত্ৰসহ শীঘ্ৰে এই তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। নিৰ্দেশনাটোত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তদন্তৰ শেহতীয়া তথ্য মানৱ অধিকাৰ আয়োগক জমা দিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ এটা তেল ডিপোত দুটা পক্ষৰ মাজত হোৱা মাৰপিটৰ ঘটনা কেন্দ্ৰ কৰি কালি কেইবাটাও দল সংগঠনে দুলীয়াজান বন্ধৰ আহ্বান জনাইছিল। 11টা জাতীয় জনগোষ্ঠীয় সংগঠনে আহ্বান জনোৱা এই বন্ধৰ সময়ছোৱাত একাধিক বিক্ষিপ্ত ঘটনা সংঘটিত হয়। এই বন্ধৰ প্ৰতি দুলীয়াজানবাসীয়ে স্বতঃস্ফূৰ্ত সঁহাৰি জনোৱাৰ ফলত চহৰখনৰ দোকান, বজাৰ, চৰকাৰী বেচৰকাৰী কাৰ্যালয়, যান বাহনৰ চলাচল আদি বন্ধ হৈ পৰে। ইপিনে দুলীয়াজানত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা বীৰলাচিত সেনা অসমৰ মুৰববী শৃংখল চলিহাক ডিব্ৰুগড় আৰক্ষীয়ে কালি নিশা মুকলি কৰি দিয়ে। শিৱসাগৰৰ পৰা দুলীয়াজানলৈ প্ৰতিবাদৰ বাবে গৈ থকা সময়ত কালি দুপৰীয়া শৃংখল চলিহাক আটক কৰা হৈছিল। অপাৰেশ্যন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত সেনাবাহিনীয়ে লাভ কৰা সফলতাৰ পটভূমিত দেশৰ হকে অপৰিসীম সাহসেৰে যুঁজ দিয়া ৰাজ্যখনৰ প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ নেতৃস্থানীয় লোকৰ মতামত প্ৰচাৰৰ শৃংখলাত আজি আমি লৈ আহিছো ব্ৰিটিছৰ আমোলত পৰাক্ৰম প্ৰদৰ্শন কৰা এগৰাকী ভাৰতীয় সেনাবাহিনীৰ জোৱানৰ কথা। ভাৰতীয় সেনাবাহিনীৰ বীৰত্বৰ পৰম্পৰা বহুদিনীয়া। দ্বিতীয় বিশ্বযুদ্ধৰ সময়তো ব্ৰিটিছ ভাৰতীয় সেনাবাহিনীয়ে অপৰিসীম সাহসেৰে যুঁজ দিছিল। কাৰ্বি আংলং জিলাৰ তেনে এজন বীৰ জোৱান প্ৰয়াত বৰসিং হানছেৰ বিষয়ে পুত্ৰ নৰ্ণয় হানছে আমাৰ ডিফুৰ সংবাদদাতা কাংবুৰা সিংহাৰ আগত এই মত ব্যক্ত কৰে।
মই শ্ৰীযুত নৰ্ণয় হানছে, মই ৰংসিংবাৰ নিবাসী হওঁ। সৰু অৱস্থাৰ পৰা মই জনাম, মোৰ দেউতা এজন পুলিচ, তেওঁ 1942 চনতেই তেতিয়া ব্ৰিটিছৰ আমোলৰ তেওঁ যোগ দিছিলে আৰু তেওঁ দ্বিতীয় বিশ্বযুদ্ধটো অংশগ্ৰহণ কৰিছিলে। তেওঁৰ যিটো নিষ্ঠা সেইটো চৰকাৰে গ্ৰহণ কৰি মেডেলো অৰ্পণ কৰিছিলে আৰু এইটো মেডেলটো বৰ সাংঘাতিক বুলি মই ক'ব বিচাৰোঁ, যিহেতু এনেই নেপায় সেইটোৰ সময়ত। বিশ্বযুদ্ধ যিহেতু অংশগ্ৰহণ কৰিছিলে, নিষ্ঠাৰে পালন কৰিছিলে আৰু বৰ্তমান যিটো পাকিস্তানৰ লগত যুদ্ধ হৈ আছে পেহেলগামৰ সংক্ৰান্তত, এইটো মই খুবেই ভাৰতীয় সেনাক মই ধন্যবাদ দিছোঁ আৰু ভাৰতীয় মান বহুত বঢ়ালে, যিটো নেকি অকল্পনীয়ভাৱে পৰাভূত কৰিলে, সেইটো বৰ সাংঘাতিক। যিহেতু মই পুলিচৰ ল'ৰা, মই নিজৰ পুলিচ অফিচতে বহুদিন চাকৰি কৰি তাৰ পৰা মই ৰিটায়াৰ হৈছোঁ, গতিকে মই ভাবোঁ প্ৰত্যেক ভাৰতীয়ই এইটো প্ৰশংসা কৰিব লাগে আৰু সেনাক মনোবল দিয়াটো উচিত বুলি মই ভাবোঁ।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত অপাৰেশ্যন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত সংবাদ মাধ্যমৰ ভূমিকা শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰিব। ইয়াত ভাগ ল'ব বিশিষ্ট গৱেষক, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ চন্দন শৰ্মা আৰু সংবাদ মাধ্যম বিশেষজ্ঞ ৰামন বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব। দেশৰ বিভিন্ন কেন্দ্ৰৰ লগতে গুৱাহাটীৰ মুঠ 26টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। গুৱাহাটীৰ পৰীক্ষা কেন্দ্ৰসমূহত মুঠ 10,587গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী, পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত বিষয়া, আৰক্ষী আৰু চৰকাৰ অথবা জিলা আয়ুক্তৰ কৰ্তৃত্বপ্ৰাপ্ত লোকৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৰ চোচেং আৰু আমৰেং সীমান্ত সুৰক্ষা সমিতি আৰু 32খন গাঁৱৰ গাঁওবুঢ়াসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক কালি অনুষ্ঠিত হয়। এই বৈঠকত দুয়োখন সীমাৱৰ্তী ৰাজ্যৰ ভূমি বিবাদ নিষ্পত্তি কৰা, অঞ্চলটোত শান্তি সম্প্ৰীতি অটুট ৰখা, সীমান্তৰ কাষৰীয়া অঞ্চলবোৰৰ সামগ্ৰিক উন্নয়ন ত্বৰান্বিত কৰা আদি বিষয়ত বিতংকৈ আলোচনা কৰা হয়। কাৰ্বি পৰিষদৰ সীমান্ত উন্নয়ন বোৰ্ডৰ প্ৰাক্তন অধ্যক্ষ আগষ্টিন হান্সেৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত সীমান্তৰ সংঘাত, গোষ্ঠীগত সংঘৰ্ষ আঁতৰাই সকলোকে ঐক্যবদ্ধভাৱে আগবাঢ়ি যোৱাত গুৰুত্ব আৰোপ কৰা হয়। খেলো ইণ্ডিয়া বীচ গেমছত অসমে এটা সোণসহ 8টা পদক জয়েৰে অভিযান সমাপ্ত কৰিছে। দমন আৰু দিউৰ লগতে দাদৰা আৰু নগৰ হাভেলীত অনুষ্ঠিত উদ্বোধনী বৰ্ষৰ প্ৰতিযোগিতাখনত অসম পদক তালিকাৰ 10 নম্বৰ স্থানত আছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কালি লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 42 ৰাণত পৰাস্ত কৰে। 232 ৰাণৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা বেংগালুৰু দলটোৱে নিৰ্ধাৰিত অভাৰ শেষ হবলৈ এটা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই 189 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 231 ৰাণ সংগ্ৰহ কৰে। প্ৰতিযোগিতাত আজি জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত পঞ্জাব কিংছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ নিৰুপমা বৰঠাকুৰৰ সৈতে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক, বাংলাদেশত ৰাজনৈতিক অস্থিৰতা, উত্তৰ পূবত বৃহৎ বিনিয়োগৰ সম্ভাৱনা, তীব্ৰ প্ৰতিবাদত স্তব্ধ দুলীয়াজান আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। নতুন দিল্লীত অনুষ্ঠিত ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলন উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূবৰ উন্নয়ন অবিহনে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাটো অসম্ভৱ বুলি মন্তব্য কৰাৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে শিৰোনামৰ বাতৰি হিচাপে প্ৰকাশ কৰিছে। কানিমুঝি কৰুণানিধি নেতৃত্ব ভাৰতীয় সাংসদৰ প্ৰতিনিধি দলটো মস্কো বিমানবন্দৰত ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰাৰ এটা বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বাংলাদেশত দেখা দিয়া শেহতীয়া ৰাজনৈতিক অস্থিৰতাৰ মাজতে সামৰিক বাহিনীৰ সৈতে সংঘাতৰ সন্মুখীন হোৱা দেশখনৰ অন্তৰ্বৰ্তী চৰকাৰৰ মুৰববী মহম্মদ ইউনিছে পদত্যাগৰ ভাবুকি দিছে। এই বাতৰিটো দৈনিক জনমভূমি কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিতে দ্য আছাম ট্ৰিবিউন কাকতখনে মহম্মদ ইউনুছ প্লেনিং টু ৰিজাইন শিৰোনামেৰে প্ৰকাশ কৰিছে। প্ৰাক্তন ছাত্ৰনেতা শংকৰজ্যোতি বৰুৱাক বিনা চৰ্তে মুক্তিৰ দাবীত 11টাকৈ জাতীয় জনগোষ্ঠীয় দল সংগঠনে আহ্বান জনোৱা দুলীয়াজান বন্ধৰ পৰিপ্ৰেক্ষিতত কালি চহৰখনৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হোৱাৰ বাতৰি, নিয়মীয়া বাৰ্তা, অসমীয়া খবৰ আদিকে ধৰি প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য নতুন ঠিকাদাৰ নিযুক্তিৰ দুবছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয় আৰু ৰাজ্যৰ গড়কাপ্তান বিভাগে লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই বাতৰিটো দ্য চেণ্টিনেল কাকতে অন্যতম মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত বিদেশী নামভৰ্তিত নিষেধাজ্ঞা, ভাৰতকে ধৰি 140খন দেশৰ শিক্ষাৰ্থীৰ হাহাকাৰ, এই শিৰোনামৰ এটা বিশেষ বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী বৰ্বৰ আক্ৰমণত প্ৰাণ হেৰুওৱা ভাৰতীয় নৌসেনাৰ লেফটেনেণ্ট বিনয় নৰৱালৰ পৰিয়াললৈ অসম চৰকাৰৰ হৈ মন্ত্ৰী কেশৱ মহন্তই সমবেদনা জ্ঞাপন কৰাৰ লগতে 5 লাখ টকাৰ চেক প্ৰদান কৰাৰ এটা বাতৰিক দৈনিক জনভূমি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ নিৰুপমা। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ পৰাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 25 ডিগ্ৰী চেলছিয়াছৰ আশে পাশে থাকিব বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছোঁ। উত্তৰ পূব ভাৰতৰ অভূতপূৰ্ব বিকাশৰ সম্ভাৱনাৰ অন্বেষণ কৰিবলৈ দেশ বিদেশৰ বিনিয়োগকাৰী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ উন্নয়ন আৰু বিকাশৰ অগ্ৰগতিৰ খতিয়ান দাখিল। প্ৰাক্তন ছাত্ৰনেতা শংকৰজ্যোতি বৰুৱাক আৰক্ষীয়ে হাতকেৰেয়া লগোৱাক লৈ মানৱ অধিকাৰ আয়োগৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ 42 ৰাণত জয়লাভ। ইমানেই, খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
you.